বাইবেল অধ্যয়নৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তি বচনলৈ আপোনাক ওলগ জনাইছো।
আজিৰ এই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ ঘাট প্ৰতিঘাটবোৰে আপোনাক ভাৰাক্ৰান্ত কৰিছে নেকি? জীৱনৰ জটিলতাবোৰৰ ভাৰত আপুনি দিশহাৰা হৈছে নেকি? প্ৰিয় শ্ৰোতা, তেন্তে আপুনি এই অনুষ্ঠানটি শেষলৈকে মনোযোগেৰে শুনিব। প্ৰভু যীশুৰ বাণীয়ে নিশ্চয় আজি কঢ়িয়াই আনিব আপোনাৰ জীৱনলৈ এক নতুন ছন্দ। দিশহাৰা জীৱনক এক সঠিক দিশ প্ৰদৰ্শন কৰিবলৈ এয়া আপোনালৈ আগবঢ়াইছো পবিত্ৰ বাইবেল শাস্ত্ৰৰ শিক্ষামূলক অনুষ্ঠান ভক্তি বচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। যিশু তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিশু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিশু তুমি আহা। যিশু তোমাকে প্ৰাৰ্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। যিশু তোমাকে প্রার্থিছো আজি, কাতরে মাতিছো আজি, আমি প্রভু যিশু। আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। প্ৰেমৰ কথা বৰ্ণাই নপৰে হোৱা যিশু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰে সুবা দিছো তুমি চিরদিনে মোৰ, যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু প্ৰভু যিছু প্ৰভু যিছু প্ৰভু যিছু
পৰম পবিত্ৰ মহান প্ৰভু পৰিত্ৰাতা যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ আপোনালোকে প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈকে আমাৰ এই খ্ৰীষ্টীয় অনাতাঁৰ অনুষ্ঠান ভক্তিবচন শুনি আছে। কিন্তু প্ৰিয় শ্ৰোতা, অনুষ্ঠানখন প্ৰচাৰ কৰাৰ আয়োজক হিচাপে মনত আমি বৰ দুখ পাওঁ যেতিয়া আমি গম পাওঁ যে শ্ৰোতা ৰাইজে অৰ্থাৎ অনেক আগ্ৰহী শ্ৰোতাই আমাৰ এই অনুষ্ঠান শুনে কিন্তু শুনাৰ পাছত চিঠি লিখি নজনায়। অনুষ্ঠান শুনি ভাল পাইছে নে কিবা আসোৱাহ ৰৈ যোৱা পাইছে? প্ৰিয় শ্ৰোতা, আপুনি যদি শুনাৰ পাছত এই অনুষ্ঠানটোৰ ক্ষেত্ৰত একোকে লিখি নজনায় তেন্তে আমিনো বাৰু কি কৰি জানিম যে আপুনি আমাৰ এই অনুষ্ঠান শুনি ভাল পাইছে নে ভাল পোৱা নাই? গতিকে অনুগ্ৰহ কৰি জৰুৰ চিঠি লিখি পঠাব, লিখিম লিখিমকৈ নাথাকিব, আজিয়েই লিখক। হয় প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ অনুষ্ঠানটো শুনাৰ পাছতেই দয়া কৰি এখন চিঠি লিখি ডাক বাকচত ভৰাই দিয়ক। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই অনুষ্ঠান আগৰে পৰা শুনি আহিছেনে? যদি শুনি আহিছে তেন্তে আপুনি জানে যে আমি বৰ্তমানে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইয়োবৰ বিৱৰণ নামৰ পুস্তকখনৰ পৰা অধ্যয়ন কৰি আহিছোঁ। ইয়াৰ আগৰ আলোচনাটোত আমি এই পুস্তকখনৰ 38 নম্বৰ অধ্যায়টোৰ পৰা আলোচনা কৰি জানিলোঁ কেনেকৈ ঈশ্বৰে তেওঁৰ সৃষ্টিৰ অগম্য কথাৰে ইয়োবৰ জ্ঞানৰ প্ৰতি প্ৰত্যাহ্বান জনাই গোটেই মনুষ্য জাতিৰে জ্ঞানৰ প্ৰতি প্ৰত্যাহ্বান জনাইছে। সেই অধ্যায়টো আলোচনা কৰি আমি এই কথাত স্পষ্ট হলো যে ঈশ্বৰৰ বোধৰ অগম্য সৃষ্টিৰ কথা স্বয়ং সৃষ্টিকৰ্তা ঈশ্বৰত বাহিৰে আন কোনেও জানিব নোৱাৰে, নিশ্চয় নোৱাৰে। আজিৰ আলোচনাত আমি এই পুস্তকখনৰ 39 আৰু 40 নম্বৰ অধ্যায় দুটাৰ পৰা আলোচনা কৰিবলৈ আগবাঢ়িছো। আলোচনালৈ আগবঢ়াৰ আগতে আহক পিতা ঈশ্বৰৰ গুৰিত আমি প্ৰাৰ্থনা কৰোঁ। আহক আমি প্ৰাৰ্থনা কৰোঁ। সৰগ নিবাসী হে সৃষ্টিকৰ্তা মহান ঈশ্বৰ, আপোনাৰ মহান নামৰ আমি ধন্যবাদ কৰোঁ, কাৰণ আপুনি আপোনাৰ দয়া দানেৰে অনাতাঁৰৰ নিচিনা মাধ্যমৰ জৰিয়তে আপুনি আপোনাৰ পবিত্ৰ আৰু জীৱনদায়ক বচনৰ আলোচনা শুনাৰ সুব্যৱস্থা দান কৰিছে। ধন্য হওক আপোনাৰ মহান নাম। আপোনাৰ মহান দাস ইয়োবৰ বাবে আপোনাক ধন্যবাদ দিওঁ। হে পিতা ঈশ্বৰ, আপোনাৰ দাস ইয়োবৰ চৰম দুখ আৰু দুৰ্গতিৰ বিষয়ে, তেওঁৰ চৰম স্বাৰ্থ ত্যাগৰ বিষয়ে আনক কোৱা কিমান সহজ, কিন্তু নিজৰ বেলিকা যেতিয়া ইয়োবৰ নিচিনা হয় তেতিয়া তাক সহ্য কৰা বা মানি লোৱাটো কিমান টান হয়। হে ঈশ্বৰ, আপোনাৰ দাস ইয়োবেই দুখত পৰা প্ৰতিগৰাকী খ্ৰীষ্টীয় লোকৰ আদৰ্শ ব্যক্তি, ধাৰ্মিক আৰু সিদ্ধ পুৰুষ ইয়োবৰ দুখত আপুনি শেষলৈকে সহায় কৰিলে। আপুনি অব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ, জাকুবৰ ঈশ্বৰ, আপুনি আপোনাৰ দাস ইয়োবৰ ঈশ্বৰ আৰু আপুনি আমাৰো ঈশ্বৰ। ধন্য হওক আপোনাৰ নাম। আপুনি আমাৰ সুখ আৰু দুখ সকলো সময়ৰে ঈশ্বৰ। ধন্য হওক আপোনাৰ নাম। ধন্য হওক আপোনাৰ নাম, আমাৰ পৰম ধন্য পৰিত্ৰাতা, আমাৰ প্ৰভু আৰু আমাৰ ঈশ্বৰ, ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু নাচৰতীয়া যীশুখ্ৰীষ্টৰ নামত আমাৰ ধন্যবাদ আৰু প্ৰাৰ্থনা জ্ঞাপন কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত থাকিব পাৰে যে আমি 38 নম্বৰ অধ্যায়ত ঈশ্বৰক দেখিলো সৃষ্টিকৰ্তাৰূপে তেওঁৰ অতীত সৃষ্টিকাৰ্যত। 39 নম্বৰ অধ্যায়ে ঈশ্বৰক প্ৰকাশ কৰিব প্ৰকৃতিত, অৰ্থাৎ তেওঁৰ সৃষ্টিৰ তেওঁই পালনকৰ্তা সেই ৰূপত। বৰ্তমান সময়ত তেওঁৰ নিজৰ সৃষ্টিৰ জৰিয়তে এয়াই তেওঁৰ প্ৰকাশকৰণ। ৩৯ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো পাঠ কৰিছো, শুনকচোন। তুমি জানো পৰ্বতৰ বনৰীয়া ছাগলীবোৰৰ জগাকাল জানা, আৰু মৃগীয়ে পোৱালি কেতিয়া জগায় তাক জানো তুমি ঠিককৈ ক'ব পাৰা। প্ৰিয় শ্ৰোতা, ঈশ্বৰ বাস্তৱিকতেই প্ৰকৃতিৰ ঈশ্বৰ। প্ৰকৃতিত আজি যিবোৰ ঘটি আছে সেইবোৰ তেনেকুৱা ৰূপে ঘটিবলৈ সৃষ্টিকৰ্তা ঈশ্বৰেই নিৰ্দেশ দিছে। ঈশ্বৰ অবিহনে প্ৰকৃতি মৰাতুল্য হ'ব, ইয়াত একোৱেই নঘটিব। কোনো বসন্ত বা বৰ্ষাকাল নাথাকিব, গ্ৰীষ্মকাল বা শীতকাল থাকিব নোৱাৰিব, ধুমুহা নবলিব, নাইবা বিশ্বৰ কোনো গতি নাথাকিব। সৃষ্টিখনৰ সৃষ্টিকৰ্তা বা পালনকৰ্তাজন নাথাকিলে যৰ যেনে বস্তু ততেই তেনেকৈ ৰৈ থাকিলেহেঁতেন। আপুনি কথাটো এবাৰ চিন্তা কৰি চাবচোন। ঈশ্বৰে এতিয়া ইয়ুবক তাকেই কৈছে। তেওঁ নিজকে ইয়ুবৰ আগত প্ৰকাশ কৰি আছে, তেওঁৰ মহানতা প্ৰকাশ কৰি আছে। ২ নম্বৰ পদৰ পৰা একেবাৰে শেষ পদলৈকে, অৰ্থাৎ ৩০ নম্বৰ পদলৈকে তেওঁৰ সৃষ্টিত ঈশ্বৰে নিজকে কেনেকৈ প্ৰকাশ কৰিছে পাঠ কৰি দিছো, শুনিবচোন। সিহঁতে অৰ্থাৎ মৃগীবোৰে কেইমাহ গৰ্ভধাৰণ কৰে তাক তুমি নিৰ্ণয় কৰিব পাৰানে, বা সিহঁতে জগোৱা সময় তুমি জানানে? সিহঁতে আঁঠু পাৰিহে পোৱালি জগায় আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়। সিহঁতৰ পোৱালিবোৰ নুদুকা হয়, অৰণ্যতে ডাঙৰ দীঘল হৈ গুচি যায়, সিহঁতৰ ওচৰলৈ আৰু উভতি নাহে। বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে, বা কোনে বনৰীয়া গাধৰ বান্ধ খুলুকালে? মই অৰণ্যক তাৰ ঘৰ কৰিলো, আৰু লোনা ভূমিক তাৰ নিবাসৰ ঠাই কৰিলো। সি নগৰৰ কোলাহল হয়জ্ঞান কৰে, আৰু চলাওঁ তাৰ দাবী ধমকি শুনিবলৈ নাপায়। পৰ্বতমালা তাৰ চৰা ঠাই, সি সকলোবিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে। মেথনে তোমাৰ তলত খাটিবলৈ মান্তি হ'বনে, বা তোমাৰ দানাপাত্ৰৰ ওচৰত থাকিবনে? তুমি জোঁট জৰি লগাই মেথনক শিৰলোত ৰাখিব পাৰানে, বা সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিবনে? তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবানে, বা তোমাৰ কাম তাক গতাই দিবানে? সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, আৰু তোমাৰ খলাত মৰা ধান চপাব বুলি তুমি তাত প্ৰত্যয় কৰিব পাৰানে? উট চৰাইৰ ডেউকাই উল্লাস কৰে, কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে? তাই মাটিত নিজৰ কণী পাৰি থৈ যায়, আৰু ধূলিত উম পাবলৈ দিয়ে। কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি, বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে। পৰৰ পোৱালীৰ নিচিনাকৈ তাই নিজৰ পোৱালীবোৰলৈ নিৰ্দয় ব্যৱহাৰ কৰে, আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়, কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে আৰু তাইক বুদ্ধিৰ ভাগো নিদিলে। কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে, তেতিয়া তাই ঘোঁৰা আৰু তাত উঠাজনকো হেয়জ্ঞান কৰে। ঘোঁৰাক জানো তুমি বল দিলা, বা লৰি থকা কেশখিনিৰে তাৰ ডিঙি জানো তুমি ভূষিত কৰিলা। তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা। তাৰ নাকৰ ফুৰোহনীৰ শব্দ অতি ভয়ানক। সি উপত্যকাত ভৰি মাৰে আৰু নিজৰ বলত উল্লাস কৰে। সি অস্ত্ৰ শস্ত্ৰেৰে সুসজ্জিত হোৱা সৈন্যৰ সন্মুখলৈ ওলাই যায়। সি ভয়ক হাঁহে আৰু ত্ৰাস নাপায়, আৰু তৰোৱালৰ মুখৰ পৰা নোলটে। টুনে তাৰ বিৰুদ্ধে শব্দ কৰে, চিকমিকীয়া বৰ্ষা আৰু জাঠিয়ে তাৰ ওপৰত শব্দ কৰে। সি ক্ৰোধত ভয়ানক মূৰ্তি ধৰি মাটি গ্ৰাস কৰে, আৰু শিঙা ধ্বনি শুনিলে সি থিৰে থিয় হৈ নাথাকে। শিঙাধ্বনিৰ লগে লগে সি শব্দ কৰে, সি দূৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়, আৰু সেনাপতিবিলাকৰ গৰ্জন উসিংহনাত শুনে। তোমাৰ বুদ্ধিৰেই জানো সেনে ওপৰলৈ উৰা মাৰে, আৰু দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে। কোৰৰ পক্ষে জানো তোমাৰ আজ্ঞাতে ওপৰলৈ উঠে, আৰু অতি ওখ ঠাইত বাহ সাজে। সি শিলত বাস কৰে, তাতেই তাৰ বাহ। সি থিয় পৰ্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে। সেই ঠাইৰে পৰাই সি আহাৰ দেখা পাব পাৰে। তাৰ চকু হলে তাক দূৰৈৰে পৰা দেখে। তাৰ পোৱালিবোৰে তেজ পিয়ে। য'তে বধ কৰা হ'ব ত'তে সিও। প্ৰিয় শ্ৰোতা, ইয়ুব 39 নম্বৰ অধ্যায়টো পাঠ কৰি পাইছো যে ঈশ্বৰে ইয়ুবক নিজৰ সৃষ্টিৰ মহিমা বৰ্ণাবলৈ আঠবিধ জীৱ প্ৰাণীৰ চৰিত্ৰ আৰু সিহঁতৰ কিছুমান মন কৰিবলগীয়া আচৰণৰ কথা সুধিছে। সেই আঠবিধ জীৱ প্ৰাণী হ'ল বনৰীয়া ছাগলী এক পদ, মৃগী এক পদ, গাধ 5 নম্বৰ পদ, মেথন 9 নম্বৰ পদ, উৎপক্ষী 13 নম্বৰ পদ, ঘোঁৰা 19 নম্বৰ পদ, শেন পক্ষী 26 নম্বৰ পদ আৰু কুৰৰ পক্ষী 27 নম্বৰ পদ। ইহঁতৰ প্ৰত্যেকৰে ভিন ভিন বৈশিষ্ট্য আছে, ভিন ভিন আচৰণ আৰু ভিন ভিন চৰিত্ৰ। ঈশ্বৰৰ সৃষ্টি সেই জীৱ প্ৰাণীৰ বৈশিষ্ট্যতাকে যেতিয়া ইয়ুবে জানিব নোৱাৰে, তেতিয়া সৃষ্টিকৰ্তা ঈশ্বৰৰ বিষয়েনো বাৰু তেওঁ জানিব পাৰিবনে? সেয়ে ঈশ্বৰে ইয়ুবক কৈছে যে তেওঁৰ সৃষ্টিৰ বৈশিষ্ট্য, আচৰণ আৰু চৰিত্ৰকে যদি তেওঁ জানিব নোৱাৰে, তেন্তে তেওঁ ঈশ্বৰক সম্পূৰ্ণৰূপে জনা দেখুৱাব নালাগে, নিজকে জ্ঞানী বুলাব নালাগে। তাৰ পাছতেই 40 নম্বৰ অধ্যায়ৰ পৰা আমি দেখিম যে ইয়ুব নম্ৰ হৈছে আৰু নিজকে নিহ বুলি কবলৈ তেওঁ জ্ঞান পাইছে। এতিয়া সেয়ে আমি 40 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পাঠ কৰোঁ, হওক শুনিবচোন। তেতিয়া জিহুৱাই ইয়ুবক আৰু উত্তৰ কৰি কলে, দুখ ধৰোতাই জানো সৰ্বশক্তিমান জনাৰ লগত বিবাদ কৰিব, ঈশ্বৰৰ লগত বাদানুবাদ কৰোতাই তাৰ উত্তৰ দিয়ক। ইয়াত ঈশ্বৰে ইয়ুবক আচলতে কৈছে, ইয়ুব, তুমি বাৰু ঈশ্বৰক শিকাব পৰাকৈ উপযুক্তনে? শুনা ইয়ুব, তুমি ইমান দিনে যিবোৰ কৈ আছা সেইবোৰৰ কোনো জ্ঞান নথকাকৈয়েই কৈ আছা। ইয়ুবে ঈশ্বৰক পৰামৰ্শ দিবলৈ চেষ্টা কৰিছিল। তেওঁ চেষ্টা কৰিছিল কিন্তু একো লাভ হোৱা নাছিল, কাৰণ তেওঁ যি কথা ক'বলৈ চেষ্টা কৰিছিল সেই সকলোবিলাকৰ ক্ষেত্ৰত জ্ঞান নথকাকৈয়ে তেওঁ কৈ আছিল। ঈশ্বৰে এতিয়া ইয়ুবৰ পৰা উত্তৰ বিচাৰিছিল। 3 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, তেতিয়া ইয়ুবে জিহুৱাক উত্তৰ কৰি কলে, চোৱা, মই নিহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ, মই এবাৰ কলো আৰু উত্তৰ নিদিওঁ, এনেকৈ দুবাৰ কলো কিন্তু পুনৰাই নকওঁ। ইয়াত ইয়ুবে কৈছে, মই আৰম্ভণিৰে পৰা মুখ নেমেলাকৈ থকা ভাল আছিল, মই এতিয়া বুজিছো, জানিছো আৰু দেখা পাইছো যে মই এগৰাকী নিহ মানুহ। দেখিছেনে, যিজন মানুহে কৈছিল যে যিকোনো পৰিণামৰ বিনিময়তো তেওঁৰ ন্যায্যতা জলাঞ্জলি নিদিব, সেইজনেই এই একেজন মানুহ নহয়নে? এইজনেই সেইজন মানুহ নহয়নে যিজনে কৈছিল যে তেওঁ সম্পূৰ্ণ ধাৰ্মিক মানুহ আছিল আৰু সেয়ে তেওঁক শাস্তি দিয়াটো ঈশ্বৰৰ অন্যায় হৈছিল? এৰা, হয় প্ৰিয় শ্ৰোতা, সেই একেজন মানুহ ইয়ুবেই এতিয়া কৈছে যে তেওঁ এগৰাকী নিহ মানুহ। কোনো এজন লোকে ঠিকেই কৈছে যে ঈশ্বৰে আমাক দেখা পোৱাৰ দৰে আমি প্ৰত্যেকেই যদি নিজক দেখা পাব জানিলোহেঁতেন, তেন্তে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ওপৰত ঘৃণা উপজিলেহেঁতেন। আমি যেতিয়া ঈশ্বৰৰ উপস্থিতিত নিজে উপস্থিত হওঁ, তেতিয়া আমি স্বীকাৰ কৰিবলৈ বাধ্য হওঁ যে আমি নিহ, আমি অযোগ্য, আমি তাৎপৰ্যহীন। ঈশ্বৰে নিজকে ইয়ুবৰ আগত এইদৰে প্ৰকাশ কৰা ঘটনাই ইয়ুবৰ ওপৰত 3 প্ৰকাৰে প্ৰভাৱ বিস্তাৰ কৰিছিল। প্ৰথমতে, ঈশ্বৰৰ সৈতে তেওঁৰ যি সম্বন্ধ আছিল তাৰ ওপৰত ইয়াৰ বিশেষ প্ৰভাৱ পৰিছিল। দ্বিতীয়তে, তেওঁৰ নিজৰে সৈতে যি সম্বন্ধ তাৰ ওপৰতো প্ৰভাৱ পৰিছিল। আৰু তৃতীয়তে, তেওঁৰ বন্ধুবিলাকৰ সৈতে তেওঁৰ যি সম্বন্ধ আছিল তাৰ ওপৰতো প্ৰভাৱ পৰিছিল। এওঁৱেই সেইজন মানুহ যিজনে ইমান দিনে নজনাকৈয়ে কথাবোৰ কৈ আছিল, তেওঁৰ গোটেইবোৰ কথা প্ৰজ্ঞাহীন আছিল। এতিয়া তেওঁ ইচ্ছা কৰিছিল যে তেওঁ আৰম্ভণিৰে পৰা মুখ জপাই ৰখা হলেই ভাল আছিল। বৰ আচৰিতভাৱে তেওঁ নিস্তব্ধ হৈ পৰিছিল। তেওঁৰ মুখত হাত দি মুখ বন্ধ কৰিছিল। ছয় নম্বৰ পদৰ পৰা আঠ নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া জিহুৱাই ধুমুহাটোৰ মাজৰ পৰা য়ুৱক উত্তৰ দি ক'লে, তুমি বীৰৰ দৰে কঁকাল বান্ধা, মই তোমাক সুধো, তুমি মোক কোৱা, তুমি সঁচাই মোৰ ন্যায় নুই কৰিবানে, বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবানে? প্ৰিয় শ্ৰোতা, বলিয়া ধুমুহাই ঈশ্বৰৰ পৰাক্ৰম প্ৰকাশ কৰিছিল, আৰু সেই ধুমুহাতৰ মাজৰ পৰাই ঈশ্বৰ জিহুৱাই কথা কৈছিল। তেওঁ তেতিয়াও য়ুৱক প্ৰশ্ন সুধিবলৈ এৰি দিয়া নাছিল। ইয়াত আমি দেখিছো যে ঈশ্বৰে য়ুৱক এইবুলি সুধিছে, মোৰ ভুল হোৱা বুলি ক'বলৈ তুমি সঁচাকৈয়ে চেষ্টা কৰিছা নেকি, বা তুমি নিজকে ধাৰ্মিক দেখুৱাবৰ কাৰণে মোক দোষী বুলি দেখুৱাইছা নেকি? অৱশ্যে আমি জানো ঈশ্বৰে একো ভুল কৰা নাই, তেওঁ ভুল কৰিব নোৱাৰে। অৱশেষত য়ুৱে ক'ব পাৰিব এইবুলি, মই জানো যে তুমি সকলোকেই কৰিব পাৰা, কোনো সংকল্প তোমাৰ অসাধ্য নহয়। এইটো আমি পাম বিৰাল্লিছ নম্বৰ অধ্যায়ৰ দুই নম্বৰ পদত। য়ুৱৰ তেতিয়াও বহু বাট বুলিবৰ বাকী আছিল। অৱশ্যে য়ুৱ ইতিমধ্যে আগবাঢ়িব ধৰিছে। ইমান দিনে য়ুৱে নিজকে চিনি পোৱা নাছিল, কিন্তু এতিয়া এনে এটা সময় উপস্থিত হৈছিলহি যিটো সময়ত তেওঁ নিজকে নিহ লোক ৰূপে চিনি পাব পাৰিছিল। মানুহে যেতিয়া নিজকে চিনি পাবলৈ সমৰ্থ হয়, তেতিয়াই সেই মানুহজনৰ বহু দূৰ বাটৰ যাত্ৰাও শেষ হয়, তেওঁৰ গন্তব্যস্থানত গৈ উপস্থিত হয়। কিন্তু ঈশ্বৰৰ কাষ চপাৰ এইটো এটা প্ৰথম খোজ মাথোন। ঈশ্বৰে তেওঁৰ সৃষ্টিৰ কথাত ধৰি য়ুৱক পুনৰ কথা ক'বলৈ লৈছিল। তেওঁ কৈছিল, তোমাৰ আগে পাছে সোঁৱে বাওঁৱে তলে ওপৰে চাৰিওফালে চোৱা, তুমি দেখিবা যে তুমি নজনা বহু কথা আৰু বিষয়েই আছে। তুমি মোক কেনেকৈ সমালোচনা কৰিব পাৰা, আৰু মই ইমান ন্যায় নীতিৰ মাজত এই বিশ্বব্ৰহ্মাণ্ডখন পালন কৰাৰ কথাত তুমি মোক কেনেকৈ ভুল ধৰিব পাৰা? প্ৰিয় শ্ৰোতা, আজি আমাৰ খ্ৰীষ্টীয় সমাজৰ অনেক লোকেই ঈশ্বৰৰ ক্ষেত্ৰত বৰ অদ্ভুত ধৰণৰ কথা কিছুমান কয়। কিন্তু প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ ক্ষেত্ৰত আমি কি কওঁ সেই বিষয়ত আমি অতিশয় সাৱধান হোৱাটো প্ৰয়োজনীয়। ঈশ্বৰৰ বিষয়ে আমি যি যি কওঁ সেই সকলোবোৰ ঈশ্বৰৰ বচনৰ ভিত্তিতেই আমি ক'ব লাগে। এয়া অতি স্পষ্ট কথা আছিল যে য়ুৱে আচলতে ঈশ্বৰক জনা নাছিল। তেওঁ যিসকলো কৈছিল সেইবোৰৰ ক্ষেত্ৰত কোনো জ্ঞান নথকাকৈয়ে তেওঁ কৈছিল। য়ুৱ যদি সঁচাকৈয়ে ঈশ্বৰৰে ভুল ধৰিব পৰা ব্যক্তি হ'ব পাৰে, তেন্তে তেওঁ ঈশ্বৰৰ এইবোৰ প্ৰত্যাহ্বানৰ উত্তৰ দিব পাৰিবনে? ন নম্বৰ পদৰ পৰা চৌব্বিছ নম্বৰ পদলৈকে পাঠ কৰি দিম। তোমাৰ জানো ঈশ্বৰৰ তুল্য বাহু আছে, তুমি জানো তেওঁৰ দৰে শব্দেৰে মেঘ গৰ্জন কৰিব পাৰা, তেন্তে তুমি প্ৰতাপ আৰু মহিমাৰে বিভূষিত হোৱা আৰু প্ৰভাৱ ও গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা। তুমি নিজ ক্ৰোধ ৰূপ বৃষ্টি বৰষুৱা আৰু প্ৰত্যেক অহংকাৰীলৈ চাই তাক নিহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা, সিহঁতক একেবাৰে ধূলিত ঢাকি থোৱা, গুপুত ঠাইখনত সিহঁতৰ মুখ বান্ধি ৰাখা। তেতিয়া তোমাৰ সোঁহাতে তোমাক ৰক্ষা কৰিব পাৰে বুলি ময়ো তোমাৰ বিষয়ে স্বীকাৰ কৰিম। মই তোমাৰ লগত বহেমুত নামেৰে যি জন্তু সৃজিলো তাক চোৱা, সি গৰুৰ দৰে ঘাঁহ খায়। চোৱা, তাৰ বল তাৰ কঁকালত আছে আৰু তাৰ শক্তি তাৰ পেটৰ শিৰত আছে। সি নিজৰ নেজ এৰছ গছৰ ডালৰ দৰে লৰায় আৰু তাৰ টপিনাৰ শিৰবোৰ জালৰ দৰে গঠা। তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা আৰু তাৰ অস্থিবোৰ লোহাৰ ডাঙৰ সদৃশ। ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান, তাৰ যি তৰোৱাল আছে সেই তৰোৱাল তাৰ সৃষ্টিকৰ্তাই তাক দিলে। য'ত আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে, অৱশ্যে এনে পৰ্বতবোৰে তাৰ নিমিত্তে আহাৰ উৎপন্ন কৰে। সি নলনি আৰু পিতনিৰ আঁৰত পদুমনিৰ তলত শুৱে, পদুমৰ গা গছবোৰে তাক ছাঁ দি ধৰে। নদীৰ বাইচি বনবোৰ তাৰ চাৰিওফালে থাকে, চোৱা নৈ বাঢ়ি বাগৰি গ'লেও সি ত্ৰাস নাপায়। জৰ্দন উফন্দি তাৰ মুখৰ ওচৰ পালেও সি নিশ্চিন্ত হৈ থাকে, সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে, কোনো ফান্দেৰে লগাই তাৰ নাক জানো বিন্ধিব পাৰে। হয় প্ৰিয় শ্ৰোতা, কেৱল ইউবেই বুলি কিয়, পৃথিৱীৰ কোনো এজনেও ঈশ্বৰৰ প্ৰতাপ আৰু মহিমাৰে বিভূষিত হ'ব নোৱাৰে, আৰু তেওঁৰ সৃষ্টি বহেমুতৰ নিচিনা জলপ্ৰাণীৰ কথা কোনো মানুহে সম্পূৰ্ণ বুজি পাব নোৱাৰে। সেয়ে ইউবে পৰিশেষত নিজকে নিহৰূপে চিনি পাইছিল, আৰু আমিও সকলোৱে নিজকে ঈশ্বৰৰ সন্মুখত অতি নিহকিন বুলি চিনি পোৱা বৰ দৰকাৰ। আজিলৈ আহোঁ, নমস্কাৰ।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিঠিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত
ঠিকনাটো আৰু এবাৰ কৈছোঁ। ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমি গভীৰ সান্তনাৰ সাগৰ, তুমি সাধনা জীৱন, তুমি গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে।